এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। ৰাজ্য চৰকাৰৰ বিকাশৰ বাৰ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ, ডিব্ৰুগড় আৰু নগাঁও জিলাত ছাত্ৰ ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত বঁটা প্ৰদান কৰাৰ লগতে আৰ্থিক সাহায্য বিতৰণ কৰা হয়। নগাঁও জিলাত এই উপলক্ষে আয়োজিত বিশেষ কাৰ্যসূচীত ৰাজহ মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। নগাঁও চহৰৰ পানীগাঁও চাৰিআলিত আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে বিভিন্ন হিতাধিকাৰীক মাইক্ৰ' ফাইনেন্সৰ ঋণ মুক্তিৰ প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে জিলাখনৰ বান ক্ষতিগ্ৰস্ত লোকক আৰ্থিক সাহায্যৰ চেকসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। তদুপৰি মন্ত্ৰীগৰাকীয়ে আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত বিভিন্ন ক্ষুদ্ৰ উদ্যোগসমূহক উদগনিমূলক সাহায্যৰ চেকো বিতৰণ কৰে। ইফালে লখিমপুৰত আয়োজিত বিকাশৰ বাৰ দিন কাৰ্যসূচীত মন্ত্ৰী ৰূপেশ গোৱালাই জিলাখনৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন আঁচনিৰ পুৰস্কাৰসমূহ বিতৰণ কৰে। বিশ্বনাথ জিলাৰ কমলাকান্ত ক্ষেত্ৰত আয়োজিত অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। বিভিন্ন আঁচনিৰ বঁটাসমূহ প্ৰদান কৰাৰ লগতে শ্ৰীসিংহালে জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকতো অংশ লয়। ডিব্ৰুগড় জিলাৰ মানকটা পূজা ফিল্ডত আয়োজিত বিকাশৰ বাৰ দিন কাৰ্যসূচীত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে অংশ লয়। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 72 সংখ্যক পূৰ্ণাংগ বৈঠকত সভাপতিত্ব কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূবৰ উন্নয়নত প্ৰভূত গুৰুত্ব আৰোপ কৰা হৈছে। যোৱা 10 বছৰ উত্তৰ পূবৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য কৰি শ্ৰীশ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগকাৰীসকলক উত্তৰ পূবত বিনিয়োগ কৰিবলৈ অনুপ্ৰাণিত কৰিছে। অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাসমূহৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই প্ৰচেষ্টাসমূহৰ ফলত অঞ্চলটোত বিকাশৰ গতি ত্বৰান্বিত হৈছে বুলি মন্তব্য কৰে।